এরা আকাশবাণী। বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন উত্তৰ পূব উন্নয়ন দপ্তৰ জনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। ৰাজ্যত বানৰ ফলত এতিয়ালৈকে 84 জন লোকে প্ৰাণ হেৰুৱাইছে। 25%-তকৈ অধিক গাঁৱৰ 86টা ৰাজহ চক্ৰৰ অধীনৰ ৰাজ্যৰ 26খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত আছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু চেক গণৰাজ্যৰ বাৰবুৰা ক্ৰাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰ জনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত জনাৰ মন্ত্ৰালয়ৰ বিষয়াবৰ্গ, উত্তৰ পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকী NARACE শীৰ্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ পূব পৰিষদৰ অন্য বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব। আজি গুৱাহাটীৰ LDDI বিমান বন্দৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে জনায় যে কেন্দ্ৰই জনাৰ মন্ত্ৰালয়ৰ বাজেট আবণ্টন 24,000 কোটিৰ পৰা প্ৰায় 82,000 কোটিলৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে এনে হৈছে আমাৰ পুৰণি সংস্কৃতি আৰু সংস্কাৰৰ ভঁৰাল। কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, ষ্টাৰ্টআপ, উদ্যোগীকৰণ আৰু পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিলচৰৰ নংৰেম হিলছৰ NEC সচিবালয়ত ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত ভাগ ল'ব আৰু অঞ্চলটোৰ বিভিন্ন প্ৰকল্প আৰু অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে কাইলৈ মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নেপথি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। ৰাজ্যত বানৰ ফলত এতিয়ালৈকে 84 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে 25%-তকৈ অধিক গাঁৱৰ 84টা ৰাজহ চক্ৰৰ অধীনৰ ৰাজ্যৰ 26খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত আছে। এইবাৰী বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দন্তা গঁড়সহ 174টা জীৱ জন্তুৰ প্ৰাণহানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও 46টা বন শিবিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি 2017 চনৰ বানত 24টা গঁড়কে ধৰি মুঠ 291টা বন্য জীৱৰ প্ৰাণ নাশ হৈছিল। একেদৰে উদ্যানখনত 2019 চনৰ বানত 21টা গঁড়সহ 223টা বন্য জীৱ আৰু 2020 চনত 19টা গঁড়সহ 157টা জীৱ জন্তু মৃত্যুমুখত পৰিছিল। আনহাতে উদ্যানখনত 2021 চনত বানত 4টা গঁড়সহ 26টা জীৱ জন্তু, 2022 চনত 19টা জীৱ জন্তু আৰু 2023 চনত 7টা গঁড়সহ মুঠ 29টা জীৱ জন্তুৰ মৃত্যু ঘটিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত 2017 চনত বাহনৰ খুন্দাত 3টা, 2019 চনত 17টা, 2020-ত 22টা, 2021-ত 17টা আৰু 2022 তথা 2023 চনত 9টাকৈ জীৱ জন্তুৰ প্ৰাণ নাশ হৈছিল। বিগত 24 ঘণ্টাত বানপানীত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্ৰকাশ পাইছে। আনহাতে ব্ৰহ্মপুত্ৰ, বুঢ়ীবিহীন, দিচাং আৰু কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আগন্তুক কেইবাদিনলৈ বিশেষ কিছু অঞ্চলত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 189টা সাহায্য শিবিৰ আৰু 110টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰাৰ লগতে NDRF আৰু SDRF বাহিনীক উদ্ধাৰ কাৰ্যত মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েড হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান তথা থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথিৰ বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
आसान बन गया। अब पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटोग्राफ से सबूत मानेंगे वो?
माना जाएगा दोस्त।
छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नहीं आजादी, ये नहीं आजादी,
ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने कानून।
केंद्रीय तदंतकारी संस्था CBI चिकित्सा विज्ञान स्नातक शाखा नामभर्तिर राष्ट्रीय योग्यता निरूपण तथा प्रवेश परीक्षा नीटर प्रश्नकाकत फादिल ঘটনার মূল অপরাধী ৰাকেশ ৰঞ্জন ওরফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক 10 দিনৰ বাবে CBI জিম্বালৈ প্ৰেৰণ কৰা হৈছে। ৰকি চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখিয়াৰ সৈতে যোগসূত্ৰ আছে। সঞ্জীৱ মুখিয়া 2 দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্ৰেপ্তাৰে CBIক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে ঝাৰখণ্ডৰ হাজাৰীবাগৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উপ প্ৰধান শিক্ষকসহ 12 জন লোকক গ্ৰেপ্তাৰ কৰিছে। CBIয়ে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নিটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ সৈতে জড়িত এই চক্ৰ তদন্ত কৰি আছে। CBIয়ে এই ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে 6খন এজাহাৰ ৰুজু কৰিছে। কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নিপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰব্বীসকলে কৈছে যে প্ৰাক্তন অগ্নিবীৰসকলে বয়সৰ ঊৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ শাৰীৰিক দক্ষতাৰ পৰীক্ষা নাথাকিব। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক 4 দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্যায়ালয়ে শিশু আত্মহত্যাৰ ঘটনা অতি গুৰুতৰ বিষয় বুলি অনুভৱ কৰি কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালকালয়ক এনে ঘটনা প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ আহান জনায়। দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে বিকলাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰি পুৰস্কাৰ প্ৰদান কৰাৰ উদ্দেশ্যে পুৰস্কাৰসমূহ প্ৰদান কৰা হয় বুলি প্ৰকাশ কৰে। প্ৰতি বছৰে 3 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱস উপলক্ষে বিকলাংগসকলৰ উন্নতিৰ উদ্দেশ্যে কাম কৰা ব্যক্তি, সংস্থা, সংগঠন, ৰাজ্য আৰু জিলাসমূহক এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে অনলাইন আবেদন চলিত মাহত 31 তাৰিখলৈকে খোলা আছে। ছেক গণৰাজ্যৰ বাৰবুৰা কাৰ্যকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 31 সংখ্যক বাছনিপ্ৰাপ্ত কাৰ্যকোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখাস্তানৰ এলেনা ৰাইবাকিনাক 3-6, 6-3, 6-4 ছেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল ঘটনাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু ছেক গণৰাজ্যৰ বাৰবুৰা কাৰ্যকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।